Ella, Akakmani. বাতৰিৰ সৈতে এয়া মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে চীফ অফ ডিফেন্স ষ্টাফ, স্থলসেনাৰ মুৰব্বী, নৌসেনাৰ মুৰব্বী আৰু বায়ুসেনাৰ মুৰব্বীয়ে আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি সিন্দুৰ অভিযানৰ বিষয়ে অৱগত কৰে। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গোয়েলে ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। চীনে ভিত্তিহীন আৰু হাস্যাস্পদ প্ৰয়াসৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক নতুন নামেৰে নামকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। পঞ্জাৱত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে। আৰু আকৰ্ষী কাশ্যপ আৰু উন্নতি হুদাই থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, স্থলসেনাৰ মুৰববী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠী আৰু বায়ুসেনাৰ মুৰববী এয়াৰ মাৰ্শেল এ পি সিঙে সিন্দুৰ অভিযানৰ সফল ৰূপায়ণ সন্দৰ্ভত আজি নিজৰ মতামত আৰু অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰে। আলোচনাত স্পষ্ট, সংজ্ঞাকৃত, কৌশলগত নীতি নিৰ্দেশনা আৰু আধুনিক বহুপাক্ষিক অভিযানৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে সেনাবাহিনীৰ তিনিওটা শাখাৰ মাজত গঢ়ি উঠা সমন্বয়ৰ বিষয়ে আলোকপাত কৰা হয়। সিন্দুৰ অভিযানৰ সময়ত সেনাবাহিনীৰ তিনিওটা শাখাৰ যৌথ ক্ষমতা সাৰ্থক প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। এই অভিযানত প্ৰবীণ সৈনিক আৰু কৌশলগত বিশেষজ্ঞৰ সৈতে হোৱা আলাপ আলোচনাৰ অৱদানো প্ৰত্যক্ষ কৰা হয়। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গগৈয়ে আজি ভাৰতৰ 52 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত ন্যায়াধীশ গগৈক শপত বাক্য পাঠ কৰোৱায়। ন্যায়াধীশ বি আৰ গগৈ কালি কাৰ্যকাল সমাপ্ত হোৱা ন্যায়াধীশ সঞ্জীৱ খানাৰ স্থলাভিষিক্ত হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে শপত গ্ৰহণ অনুষ্ঠানত ভাগ লয়। প্ৰতিৰক্ষা বাহিনীৰ মুৰববী জেনেৰেল অনিল চৌহানৰ লগতে সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰববী চীফ মাৰ্শেল এ পি সিং আৰু নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক অপাৰেচন সিন্দুৰ সন্দৰ্ভত অৱগত কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে সেনাবাহিনীৰ জোৱানসকলৰ বীৰত্ব আৰু আত্মোৎসৰ্গাৰ মনোভাৱক প্ৰশংসা কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ যুঁজখনত সেনাবাহিনীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলিও ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ডঃ অজয় কুমাৰক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি ডঃ কুমাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা অধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকাল আৰম্ভ হ'ব। ডঃ কুমাৰ 1985 বেটছৰ কেৰালা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া। তেওঁ ইয়াৰ পূৰ্বে 2019 চনৰ পৰা 2022 চনৰ অক্টোবৰলৈকে প্ৰতিৰক্ষা সচিব হিচাপে কৰ্মৰত আছিল। চীনে ভিত্তিহীন আৰু হাস্যাস্পদ প্ৰয়াসৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক নতুন নামেৰে নামকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি কয় যে এনেধৰণৰ কাৰ্য মুঠেও গ্ৰহণযোগ্য নহয় আৰু ই ভাৰতৰ সুসংগত আৰু সিদ্ধান্তবাদী স্থিতি সম্পূৰ্ণ বিপৰীত। তেওঁ লগতে কয় যে সৃষ্টিশীল নামকৰণে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ আৰু আগলৈও হৈ থাকিব, সেই স্পষ্ট আৰু নিবিবাদ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। দেশত পাইকাৰী মূল্য সূচাংক আধাৰিত মুদ্ৰাস্ফীতি যোৱা এপ্ৰিলত 0.85% হ্ৰাস পাইছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি এই সম্পৰ্কীয় তথ্য প্ৰকাশ কৰে। মাৰ্চত পাইকাৰী মূল্য সূচাংক আধাৰিত মুদ্ৰাস্ফীতি 2.05% আছিল। ফ্ৰেন্স ৰিভেৰাত 78 সংখ্যক কা চলচ্চিত্ৰ মহোৎসৱ, ৰেড কাৰ্পেট আৰু আকৰ্ষণীয় উদ্বোধনী অনুষ্ঠানেৰে কালি আৰম্ভ হয়। 12-দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰবীণ আমেৰিকান অভিনেতা, প্ৰযোজক আৰু নিৰ্দেশক ৰবাৰ্ট ডি নিৰুক সন্মানীয় পালমে ডি অ'ৰ প্ৰদান কৰা হয়। এই আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ মঞ্চত ভাৰতে পুনৰ কেইবাখনো উল্লেখনীয় ছবি প্ৰদৰ্শন কৰিব। সৌমিত্ৰ চেটাৰ্জী আৰু শৰ্মিলা টেগৰ অভিনীত প্ৰসিদ্ধ ছবি নিৰ্মাতা সত্যজিৎ ৰায়ৰ 1970 চনত নিৰ্মিত ছবি অৰণ্যৰ দিন ৰাতি ক্লাছিক শাখাত প্ৰদৰ্শন কৰা হ'ব। নিৰ্দেশক নীৰজ ঘৱানৰ হোমবাউণ্ড শীৰ্ষক ছবিখন আনচাৰ্টেইন ৰেগাৰ্ড শাখাৰ বাবে নিৰ্বাচিত হৈছে। এই মহোৎসৱত বিশিষ্ট অভিনেতা অনুপম খেৰৰ নিৰ্দেশনাৰ প্ৰথমখন ছবি তানবি দ্য গ্ৰেটৰ ৱৰ্ল্ড প্ৰিমিয়াম হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্জাৱৰ অমৃতসৰৰ মজিঠা বিধানসভা সমষ্টিৰ অধীনৰ চাৰিখন গাঁৱৰ জনসাধাৰণে ইথানলৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা পান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে। সুৰাপান কৰাৰ পাছত অসুস্থ হৈ পৰা 13জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। অমৃতসৰৰ অসামৰিক শল্য চিকিৎসক কিৰণ দীপে এই কথা নিশ্চিত কৰি কৈছে যে সুৰাপান কৰা লোকক বিচাৰি মজিঠা আৰু থৰৱাল অঞ্চলৰ 7খন গাঁৱৰ ঘৰে ঘৰে গৈ জৰীপ চলোৱা হৈছে। পঞ্জাৱৰ ফিৰোজপুৰ খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ভুলবশতঃ পাকিস্তানত প্ৰৱেশ কৰাৰ বাবে 23 এপ্ৰিলত দেশখনৰ সীমান্ত সুৰক্ষা বাহিনী পাকিস্তান ৰেঞ্জাৰ্ছে গ্ৰেপ্তাৰ কৰা পূৰ্ণম কুমাৰ ছাব নামৰ সীমান্ত সুৰক্ষা বাহিনী BSFৰ জোৱানজন আজি পুৱা স্বদেশলৈ উভতি আহে। BSFৰ সূত্ৰসমূহে আমাৰ জলন্ধৰৰ সংবাদদাতাৰ আগত জোৱানজন উভতি অহাৰ কথা নিশ্চিত কৰিছে। জোৱানজনক অমৃতসৰৰ আট্টাৰীৰ যুটীয়া সীমান্ত পহৰা চকীৰ জৰিয়তে ভাৰতৰ হাতত গতাই দিয়া হয় বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰৰ সময়ত জোৱানজন এটা দলৰ সৈতে সীমান্তৰ বেৰৰ সমীপত কৰ্মৰত কৃষকসকলক পহৰাৰ কামত নিয়োজিত আছিল। কেন্দ্ৰীয় কৃষি কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান উত্তৰ পূৰ্বাঞ্চলৰ 3খন ৰাজ্যৰ 4দিনীয়া ভ্ৰমণসূচীৰে আজি বিয়লি গুৱাহাটীত উপস্থিত হ'ব। মন্ত্ৰীগৰাকী গুৱাহাটীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাব, তাত তেওঁ নিশাটো কটাব। শ্ৰীচৌহান কালি নিচেই পুৱা মিজোৰামলৈ বুলি ৰাওনা হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে মিজোৰাম আৰু নাগালেণ্ডৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা অনুষ্ঠানত ভাগ ল'ব। চৰকাৰে 23 ছেপ্টেম্বৰক আয়ুৰ্বেদ দিৱস হিচাপে ঘোষণা কৰিছে। আয়ুষ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পূৰ্বে ধনতেৰছৰ দিনা পালন কৰি অহা আয়ুৰ্বেদ দিৱস এতিয়াৰে পৰা 23 ছেপ্টেম্বৰত পালন কৰা হ'ব। মন্ত্ৰালয়ে উল্লেখ কৰে যে আয়ুৰ্বেদক বিজ্ঞানসন্মত, প্ৰমাণ আধাৰিত আৰু সামগ্ৰিক চিকিৎসা পদ্ধতি হিচাপে প্ৰচাৰ কৰাৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। মন্ত্ৰালয়ে সকলো নাগৰিক, স্বাস্থ্যখণ্ডৰ সৈতে জড়িত ব্যক্তি, সংস্থা তথা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক নতুনকৈ নিৰ্ধাৰিত দিনটো গ্ৰহণ কৰি প্ৰতিবছৰে 23 ছেপ্টেম্বৰত আয়ুৰ্বেদ দিৱস সক্ৰিয়ভাৱে পালন কৰিবলৈ আহ্বান জনায়। থাইলেণ্ড অপেন প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰ আকৰ্ষি কাশ্যপ আৰু উন্নতি হুদাই আজি পুৱা বেংককত আকৰ্ষণীয় জয়েৰে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। আকৰ্ষি কাশ্যপে মহিলাৰ ছিংগলছত জাপানৰ কৌৰো সুজিয়ামাৰ বিৰুদ্ধে যুঁজি 21-16, 20-22 আৰু 22-20 গ'লৰ ব্যৱধানত জয়লাভ কৰে। ইপিনে উন্নতি হুদাই থাইলেণ্ডৰ থামনৱান নীতি টিকাৰাইৰ বিৰুদ্ধে 21-14, 18-21, 13-21 গ'লৰ ব্যৱধানত জয়লাভ কৰে। পুৰুষৰ ছিংগলছত বিশ্ব ৰেংকৰ 18 নম্বৰ খেলুৱৈ লক্ষ্য সেনে আয়াৰলেণ্ডৰ নাইট নুগুয়ানৰ হাতত 18-21, 21-9, 17-21 ব্যৱধানত পৰাস্ত হয়। মহিলাৰ ডাবলছত গায়ত্ৰী গোপীচান্দ আৰু ত্ৰিশা জলিয়ে আজি বিয়লি মালয়েছিয়াৰ কাৰ্মেণ্টিং আৰু অং চিন ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিহাৰত অনুষ্ঠিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ কাইলৈ অন্ত পৰিব। যোৱা 4 মেত আৰম্ভ হোৱা এই ক্ৰীড়া সমাৰোহৰ আজি 11 দিন। আজি পুৱাৰ ভাগতে মহাৰাষ্ট্ৰই এটা সোণ আৰু এটা ৰূপৰ পদক অৰ্জনেৰে প্ৰতিযোগিতাৰ সুন্দৰ আৰম্ভণি কৰে। 47টা সোণ, 39টা ৰূপসহ মুঠ 122টা পদক অৰ্জনেৰে মহাৰাষ্ট্ৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। 42টা পদক অৰ্জনেৰে ৰাজস্থান তালিকাৰ দ্বিতীয় স্থানত আছে। ইয়াৰে 19টা সোণ আৰু 9টা ৰূপ। একেদৰে পদক তালিকাৰ তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে হাৰিয়ানা আৰু কৰ্ণাটক। মল্লযুঁজ, কাবাডী আৰু ফেঞ্চিং প্ৰতিযোগিতাত নিজৰ শক্তিশালী প্ৰদৰ্শন আগবঢ়াই হাৰিয়ানাই 17টা সোণ আৰু 13টা ৰূপসহ মুঠ 57টা পদক অৰ্জন কৰিছে। বক্সিং, জিমনাষ্টিক, ফেঞ্চিং, মল্লযুঁজ আদিকে ধৰি আজি বিভিন্ন প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হৈছে। ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি ওড়িশা আৰু ঝাৰখণ্ডৰ মাজত বেগুচৰাইত অনুষ্ঠিত হ'ব। চীফ অব ডিফেন্স ষ্টাফ, স্থলসেনাৰ মুৰববী, নৌসেনাৰ মুৰববী আৰু বায়ুসেনাৰ মুৰববীয়ে আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি সিন্ধুৰ অভিযানৰ বিষয়ে অৱগত কৰে। ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গগৈয়ে ভাৰতৰ 52সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। চীনে ভিত্তিহীন আৰু হাস্যাস্পদ প্ৰয়াসৰ অংশ হিচাপে অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক নতুন নামেৰে নামকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। পঞ্জাৱত বিষাক্ত সুৰাপান কৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 23লৈ বৃদ্ধি পাইছে। আৰু আকৰ্ষি কাশ্যপ আৰু উন্নতি হুদাই থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।